Ea, a company. Batori hoite moi Orup Kumar Sharma aru mor hoti ase Bhaswati Devi. Dear pradhan batori hum hul. Delhi Kartavya Pathot aji Ganarajya Diwasor Kuchkawajor Purnango Akhara Ayojon kora hoise. Maharashtra Jalgaon Jilar Posorat kali bioli hua rel durghotonat kome 12 jon loke pran heruai aru onno 14 jon ahato hoy. জলপথ সমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ হৈ পৰিছে বুলি কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। আৰু ভাৰতে যোৱা নিশা কলকাতাত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক 7-0 পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। দিল্লীৰ কৰ্তব্য পথত আজি গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পূৰ্ণাংগ আখৰা অনুষ্ঠিত হ'ব। এই কুচকাৱাজ পুৱা 10:30 বজাত বিজয় চকৰ পৰা আৰম্ভ হ'ব আৰু লালকিল্লাত সামৰণি পৰিব। এই পূৰ্ণাংগ আখৰাৰ সময়ত T-19 টেংক, নাক ক্ষেপণাস্ত্ৰ প্ৰণালী আৰু পিনাকা ৰকেট প্ৰণালীৰ জৰিয়তে দেশৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ উপৰি সশস্ত্ৰ বাহিনীৰ ভিন ভিন দল আৰু বিভিন্ন ৰাজ্যৰ প্ৰতীক পটৰ মাধ্যমেৰে দেশৰ সাংস্কৃতিক সৰ্বাত্মকতা প্ৰদৰ্শন কৰা হ'ব। আখৰাত বায়ুসেনাৰ বিভিন্ন শ্ৰেণীৰ বিমান আৰু যুঁজাৰু বিমানে কৰ্তব্য পথৰ আকাশমাৰ্গত বিভিন্ন ধৰণৰ কলা কৌশল প্ৰদৰ্শন কৰিব। কুচকাৱাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত যাতায়াতৰ বিকল্প ব্যৱস্থা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিজয় চকত পূৰ্ণাংগ আখৰাৰ কুচকাৱাজ আৰম্ভ হ'ব আৰু কৰ্তব্য পথ চি হেক্সাগন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি, তিলক মাৰ্গ, বাহাদুৰ শ্বাহ জফৰ মাৰ্গ আৰু নেতাজী সুভাষ চন্দ্ৰ মাৰ্গ হৈ লালকিল্লাৰ দিশে অগ্ৰসৰ হ'ব। যান বাহন আৰক্ষীয়ে যানজঁট এৰাই চলাৰ বাবে এই পথসমূহেৰে যাত্ৰা নকৰিবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। এইবেলি 76 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক সৰ্বাত্মকতা তুলি ধৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন মন্ত্ৰালয়ৰ মুঠ 26টা প্ৰতীক পথ সাজি উলিওৱা হৈছে। স্বৰ্ণিম ভাৰত, ঐতিহ্য আৰু বিকাশ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই প্ৰতীক পথসমূহ সাজি উলিওৱা হৈছে। এইবাৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ভিন ভিন মন্ত্ৰৰে নিৰ্মাণ কৰি উলিওৱা 16খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ 10টা প্ৰতীক পথ অন্তৰ্ভুক্ত কৰা হ'ব। এই প্ৰতীক পথসমূহে দেশৰ বিবিধ শক্তি প্ৰদৰ্শন কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এইবাৰৰ কুচকাৱাজত শক্তিশালী আৰু সুৰক্ষিত ভাৰত বিষয়বস্তু আধাৰিত সেনাবাহিনীৰ 3টা শাখাৰ এটা প্ৰতীক পথো চামিল হ'ব। এইবেলি প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এটা প্ৰতীক পথ অন্তৰ্ভুক্ত কৰা হ'ব। আকাশবাণীৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ডঃ এম ৰবিচন্দ্ৰনে কালি কয় যে বতৰ বিজ্ঞান বিভাগৰ বাবে ইয়াৰ 150 বছৰ জোৰা চহকী ইতিহাস আৰু ঐতিহ্য জনসাধাৰণৰ সন্মুখত তুলি ধৰাটো সঁচাকৈ গৌৰৱৰ কথা। কুচকাৱাজত অংশ ল'বলগীয়া অন্য প্ৰতীক পথসমূহৰ ভিতৰত দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৃজনশীলতাক উদযাপন কৰা সাংস্কৃতিক মন্ত্ৰালয়ৰ প্ৰতীক পথ অন্যতম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহ্য উন্নয়ন মন্ত্ৰালয়ে অনুপ্ৰাণিত হৈ এই প্ৰতীক পথ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পচৰাত কালি বিয়লি হোৱা ৰেল দুৰ্ঘটনাত কমেও 12 জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 14 জন আহত হয়। নিহতসকলৰ ভিতৰত 3গৰাকী মহিলা আৰু এটি 10 বছৰীয়া শিশু আছে। আহতসকল বিপদমুক্ত বুলি কোৱা হৈছে। পুষ্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন্তানী ৰেলখনৰ একাংশ যাত্ৰী নামি যোৱাৰ সময়তে কৰ্ণাটক এক্সপ্ৰেছ নামৰ অন্য এখন ৰেলগাড়ীয়ে যাত্ৰীসকলক মহতিয়াই নিয়াৰ ফলত এই অঘটনটো ঘটে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ৰেল দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ শোক প্ৰকাশ কৰিছে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে। কৰ্তৃপক্ষসমূহে প্ৰভাৱিত লোকসকলক সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিজৰ সৈতে কথা পাতিছে। তেওঁ স্থানীয় কৰ্তৃপক্ষই আহতসকলক সকলো ধৰণৰ সহায় আগবঢ়াব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI-য়ে আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত সঞ্জয় ৰায়ৰ মৃত্যুদণ্ড বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। কলকাতাৰ শিয়ালদহৰ এখন সত্ৰ আদালতে সোমবাৰে মুখ্য অভিযুক্ত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। ভাস্বতীৰ পৰা।
জলপথসমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ বুলি নতুন পথ হৈ পৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। মুম্বাইত কালি ভাৰতীয় সামুদ্ৰিক সন্মিলন আৰু প্ৰদৰ্শনী 2025 মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ভাৰত সম্প্ৰতি বৃহৎ বন্দৰৰ যুগত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে দেশৰ সামুদ্ৰিক ক্ষেত্ৰৰ ৰূপান্তৰ সাধন কৰা বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে ভাৰতৰ গুৰুত্বপূৰ্ণ বন্দৰসমূহে এতিয়া বছৰি 82 কোটি মেট্ৰিক টন সামগ্ৰী পৰিবহণ কৰে। এই পৰিমাণ 2014 চনৰ তুলনাত 47% অধিক বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সামুদ্ৰিক খণ্ড দেশৰ অৰ্থনীতি পুনৰুত্থানৰ ভেটিৰূপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে চৰকাৰে বন্দৰসমূহৰ আধুনিকীকৰণ আৰু ভাৰতবৰ্ষক সামগ্ৰী পৰিবহণ তথা ব্যৱসায়ৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বাবে ভালেমান সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে সাংস্কৃতিক মন্ত্ৰালয়ে নেতাজীৰ জন্মস্থান ওড়িশাৰ কটকত 3-দিনীয়া উদযাপন সমাৰোহ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে এই সমাৰোহ উদ্বোধন কৰিব। ভাৰতে যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 132 ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক জছ বাটলাৰে 44টা বলত সৰ্বাধিক 68 ৰাণ কৰে। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে 3টা উইকেট দখল কৰে। অৰ্শদীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে 2টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে 133 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 12 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই মাত্ৰ 34টা বলত 79 ৰাণ কৰে। সঞ্জু ছেমছনে 26 ৰাণৰ বৰঙণি আগবঢ়ায় আৰু তিলক বাৰ্মাই 19 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শৃংখলাৰ দ্বিতীয়খন খেল পৰহিলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত খেলোৱা হ'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে 2030 চনৰ ভিতৰত 10,000 ভৌগোলিক সূচাংক লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত আয়োজিত ভৌগোলিক সূচাংক সম্পৰ্কীয় সভাত মন্ত্ৰীগৰাকীয়ে কয় যে এই লক্ষ্য চৰকাৰী পন্থাৰ জৰিয়তে ৰূপায়িত কৰা হ'ব আৰু ইয়াৰ বাবে এখন তদাৰকী সমিতি গঠন কৰি দিয়া হ'ব। তেওঁ লগতে কয় যে বিভাগটোৱে আজিলৈকে জাৰি কৰা ভৌগোলিক সূচাংকৰ সংখ্যা হৈছে 605। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত বৌদ্ধিক সম্পত্তি তথা পৰিৱেশ তন্ত্ৰৰ ওপৰত চৰকাৰে কৰা প্ৰচেষ্টাক লৈও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ভৌগোলিক সূচাংকৰ বাবে অনুমোদিত ব্যৱহাৰকাৰীৰ সংখ্যা যোৱা 10 বছৰত 365ৰ পৰা 29,000লৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে দিয়া বিকাশ ভি আৰু বিৰাসত ভি ধাৰণাৰ ওপৰতো গুৰুত্ব দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানত বিভিন্ন সামগ্ৰীক উল্লেখকে ধৰি প্ৰধানমন্ত্ৰীৰ অহৰহ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। দিল্লীৰ কৰ্তব্য পথত আজি গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পূৰ্ণাংগ আখৰাৰ আয়োজন কৰা হৈছে। মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পচুৰাত কালি বিয়লি হোৱা ৰেল দুৰ্ঘটনাত কমেও 12 জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 14 জন আহত হয়। জলপথসমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ হৈ পৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে আৰু ভাৰতে যোৱা নিশা কলকাতাত অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।